মৰ্ণিং, এইটো আকাশবাণী কহিমা। আজি পূজালা গান আগামিছ খবৰ পুৰি আছে মিৰিয়াম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা ইউ এছ প্ৰেচিডেণ্ট জো বাইডেন লগত ৱিলমিংটন ডেলাৱাৰতে যোৱাকালি ৰাতিতে দুয়োটা দেশতে জুৰি কিনে থাকিয়া দিগদাৰীৰ ওপৰত কথা পাতিছে। খাছ আধাৰ দি কিনা ইউ এছ প্ৰেচিডেণ্ট পাৰাদাই লগা ঘৰতে মোদীকে হোষ্ট কৰিছে। একটা ছচিয়েল মিডিয়া পষ্টে প্ৰেচিডেণ্ট বাইডেন কৈছে, ইউনাইটেড ষ্টেটছ লগা পাৰ্টনাৰশ্বিপ ইণ্ডিয়াৰ লগত একদম তকৰা কৰিব আৰু একদম খাছ আছে। দুয়োজন নেতা জুৰি কিনা ইণ্ডিয়া আৰু ইউ এছ লগা ৰিষ্টা আৰু তকৰা বনাব ওপৰত বাতচিত কৰিছে। ইটো বাইলেটেৰেল দুয়োটা দেশ লগা কথা কৰাৰ পাছত মোদীপাৰা কোৱাড নেশ্যনছ লগা আলাগ আলাগ লিডাৰ্ছ লগত জুৰি কিনা কোৱাড সামিটে যোগ লৈছে আৰু ক্লাইমেট চেঞ্জ আৰু এতিয়া আগে বাঢ়ি থকা টেকনলজিছখন ওপৰত কথা কৈছে। মোদী ফিলাডেলফিয়া ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টে যোৱাকালি পঞ্চিয়া সময় ইণ্ডিয়া মানুহ তাতে থাকিয়া খানপাৰা বেছি মন খুচি পৰা তাই লগা স্বাগত কৰি লৈছে। একটা ছচিয়েল মিডিয়া পষ্টে প্ৰাইম মিনিষ্টাৰ কৈছে, ইণ্ডিয়ান মানুহ খান হলে ইউ এছতে ভাল কাম কৰি কিনা নিজৰকে কামিয়াব বনাই কিনা পজিটিভ ইম্পেক্ট আনি আছে। তাই লগা ডেলাৱাৰ ভিজিট পাছত মোদী হলে নিউয়ৰ্কতে যাবলৈ থাকি আছে, যদি তাই আজি ইণ্ডিয়ান ডায়াস্পৰাৰ লগত জুৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কৈছে, ইণ্ডিয়া হলে 40 মিলিয়ন ভেকচিন ডোজেছটো ইণ্ডো পেচিফিক কাণ্ট্ৰিজ গাভি দ্য ভেকচিন এলায়েন্স আৰু কোৱাড ইনিচিয়েটিভছ ভিতৰত থাকিয়াখন লগত ভাগ কৰিবলৈ আছে। মোদী এইটো কথাটো কেন্সাৰ মুনশ্বট ইভেণ্ট কোৱাড সামিটে কথা আনিয়া সময় জনাই দিছে, যোনটো হলে কেন্সাৰ বচাবলৈ ধৰিবলৈ আৰু ভাল কৰিবলৈ লগা ইভেণ্ট এটা আছে। মোদী কৈছে কি কেন্সাৰ কেয়াৰতে ভাল কৰিবৰ কাৰণে মিলি কিনা কাম কৰিবলৈ সবচে জৰুৰী থাকি আছে। তাই কৈছে ইণ্ডিয়াতে ডাঙৰ পৰা কষ্ট ইফেক্টিভ চাৰ্ভিকেল স্ক্ৰীনিং প্ৰগ্ৰামটো আহিবলৈ থাকি আছে আৰু জনাইছে ইণ্ডিয়া হলে চাৰ্ভিকেল কেন্সাৰ কাৰণে নিজৰ লগা ভেকচিন বনাই লৈছে আৰু ইলাজ কাৰণে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স লগা মদৰ পৰা নতুন প্ৰটকলছ বি আনি দিছে। তাই কৈছে ইণ্ডিয়া হলে এক্সপিৰিয়েঞ্চ আৰু জ্ঞানটো ভাগ কৰিবলৈ তৈয়াৰ আছে। মোদী আৰু ছাপৰ্ট দিবলৈ জনাই দিছে 7.5 মিলিয়ন লগা, যোনটো হলে ছেম্পলিং কিটছ, ডিটেকশ্যন কিটছ আৰু ভেকচিনছখন মিলাই কিনে থাকিব। আৰু বি কৈছে ইণ্ডিয়া হলে ৰেডিঅ'থেৰাপী ট্ৰিটমেণ্ট আৰু কেপাচিটি বিল্ডিংতে বি মতব দিব। চেণ্টাৰ পৰা ষ্টেটছ আৰু ইউনিয়ন টেৰিটৰিছ লগত এডভাইজৰী ইছ্যু কৰি দিছে, কিনিকা ন জৱান ভিতৰত বেকতো কমটি চলাই যাব। ইউনিয়ন এডুকেশ্যন মিনিষ্ট্ৰী আৰু হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ মিনিষ্ট্ৰী মিলি কিনা ষ্টেটছ আৰু ইউনিয়ন টেৰিটৰিছ লগা চীফ ছেক্ৰেটাৰীছ লগত টবেক' ফ্ৰী এডুকেশ্যনেল ইনষ্টিটিউচনছ গাইডলাইনছটো ফ'ল' কৰিবলৈ এডভাইজৰী ইছ্যু কৰি দিছে। এইটো লগা আচলি ভাৱনাটো আগত জেনেৰেশ্যনকে টবেক' লগা খাতৰাৰ পৰা বচাই ৰাখিব নিমিত্তে আছে আৰু স্কুলছ আৰু ইউনিভাৰ্চিটিজতে এইটো শিকাই যাবলৈ কৈ দিছে। এডভাইজৰীতে টবেক'ৰ পৰা খাতৰা আনিয়াটো জানকাৰী দিছে। বেছি পৰা নজাৱান আৰু টিনেজাৰ্ছ ওপৰত 2019 লগা ছাৰ্ভে হিচাপে ইণ্ডিয়াতে 8.5% স্কুলছ বাচ্চা খান 13-15 ইয়াৰ্ছ খান ভিতৰত বেছি চলা দেখি পাইছে। স্কুলছ কলেজেছ আৰু ইউনিভাৰ্চিটিজ খান হলে গাইডলাইনছটো চলাই যাবৰ কাৰণে মন্ত্ৰী ঢালি দিছে, ষ্টুডেণ্টছ লগা চেহাত ভাল থাকিব নিমিতে। এইটো এডভাইজৰী আৰু বি চব জুৰি কিনা নজাৱান খানকে টবেক' এডিকশ্যন লগা খাতৰাৰ পৰা বচাই ৰাখিবলৈ জৰুৰী থাকিয়াটো কৈ দিছে। থাৰ্ড নাগালেণ্ড ফটোগ্ৰাফী ফেষ্টিভেলটো যোৱাকালি ইমচালু বস্তি মকক চুংতে কনক্লুড কৰিছে। এইটো ফাংচনতে ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যনছ লগা এডভাইজাৰ ইমকং এল ইমচেন পৰা কথা আনিয়াতে চব নজাৱান লগত এনেকুৱা নিচিনা ইভেণ্টছটো আগে আনি কিনা নিজৰ লগা হুনৰ থাকিয়াখন দেখাবলৈ মন উঠাই দিছে। ইমচেন পৰা আৰু বি বিশ্বাস দেখাইছে কি এনেকুৱা ইভেণ্টছ পৰা ছচাইটিতে ডাঙৰ বাদলাভ আনিব আৰু কৈছে ফটোগ্ৰাফী হলে ছচিয়েল, লিগেল আৰু চব জেগাতে বেছি জৰুৰী থাকিয়া টুল এটা আছে। ইণ্ডিয়া মেট্ৰলজিকেল ডিপাৰ্টমেণ্ট পৰা আগত অহা হাফ্তাতে নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ লগা কোনোবা জেগাতে ডাঙৰ বাৰিষ আহিবলৈ ভাৱনা ৰাখিছে। আৰু বি কৈছে বেছি দিন গৰম আৰু হাৱা গৰমটো অৰুণাচল প্ৰদেশ, আছাম, মেঘালয়, মণিপুৰ, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰাতে অহাকালি তাক থাকিবলৈ ভাৱনা দিছে। আজি ভোজৰ লগা নাগামিজ খবৰ ইমানতে শেষ কৰি আছে। আপুনি খান সব নিমিত্তে ভাল দিন হ'ব।